প্ৰিয় ABC কোম্পানীৰ গ্ৰাহক, আপোনাৰ পৰিয়ালক কৰোনা মহামাৰীৰ পৰা সুৰক্ষিত আৰু স্বাস্থ্যৱান ৰখাৰ বাবে পাছত উল্লেখ কৰা পৰামৰ্শবোৰ মন দি শুনিবলৈ অনুৰোধ কৰা হ'ল। প্ৰথমে নিয়মিতভাৱে চাবোন আৰু পানীৰে সৈতে হাত ধুৱক। অন্ততঃ 20 ছেকেণ্ডৰ বাবে হাতৰ সকলো পৃষ্ঠবোৰক ঘঁহক, যেনে হাতৰ পিছফাল, আঙুলিৰ মাজত আৰু নখৰ ভিতৰফালে। ভালদৰে বুৱতি পানীত ধোৱাৰ পাছত এখন চাফা শুকান কাপোৰেৰে হাত দুখন মচিব। ঘৰৰ বাহিৰত থকা সময়খিনিত মুখমণ্ডল, চকু, নাক আৰু মুখত হাতেৰে চোৱাৰ পৰা আঁতৰি থাকিব, যাতে ভাইৰাছটোৱে আপোনাৰ শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে। দ্বিতীয়তে, গৰম ভোজনৰ সঠিক পুষ্টিকৰ খাদ্যৰ সৈতে নিজৰ সংক্ৰমণ বিৰোধী শক্তি বঢ়াওক। ইয়াৰ পাছত নিজৰ সকলো অলাগতিয়াল খৰচবোৰ হ্ৰাস কৰক। আৱশ্যকীয় খৰচ যেনে খাদ্য পদাৰ্থ, বিজুলীৰ বিল আদিৰ বাবে ঘৰত ধন সঞ্চয় কৰি ৰাখক।